এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত 26,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভাৰতে পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে আগ্ৰাসী গোলকীয় অভিযান আৰম্ভ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনত দেশখনৰ উদ্যোগ, ব্যৱসায় আৰু বিত্তীয় পৰিক্ৰমা মন্ত্ৰী মৰ্টেন বুটস্কোভক সাক্ষাৎ কৰে। ভাৰতৰ কণকে আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে আৰু মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক পৰাস্ত কৰি আই পি এলৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুৰ্থ তথা অন্তিমটো দলৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত 26,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত ৰেল, পথ, শক্তি, জল আৰু নতুন আৰু নবীকৰণযোগ্য শক্তিখণ্ডৰ প্ৰকল্প আছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে বিকানেৰৰ দেশনকৰ পৰা দেশৰ 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 86খন জিলাৰ 103টা অমৃত ষ্টেচন মুকলি কৰিব। প্ৰধানমন্ত্ৰী দেশনকত উপস্থিত হৈ প্ৰথমে কৰ্ণিমাতা মন্দিৰ দৰ্শন কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰত আঁচনিৰ অধীনত ন ৰূপত সজাই তোলা দেশনক অমৃত ষ্টেচনটো মুকলি কৰিব আৰু বিকানেৰ মুম্বাই এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে বিকানেৰৰ পালনাত এখন জনসভাতো ভাষণ দিব। ইপিনে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ন ৰূপত সজাই তোলাৰ বাবে চিনাক্ত কৰা 1,300টা ৰেল ষ্টেচনৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে আজি ৰাজস্থানৰ পৰা প্ৰথম পৰ্যায়ত 103টা অমৃত ষ্টেচন মুকলি কৰিব। শ্ৰীবৈষ্ণৱে কালি দেশনক ষ্টেচন পৰিদৰ্শন কৰি কয় যে 2027ৰ ভিতৰত এনে আৰু 500টা ষ্টেচনৰ কাম সম্পূৰ্ণ কৰা হ'ব। আমাৰ সংবাদদাতাই জনাইছে যে নতুনকৈ বিকশাই তোলা অমৃত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতিৰ প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ভাৰতে পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে আগ্ৰাসী গোলকীয় অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত কালি দুটা সৰ্বদলীয় প্ৰতিনিধি দল 9খন দেশলৈ ৰাওনা হয়। অপাৰেচন সিন্ধুৰ বিষয়ে কূটনৈতিক প্ৰয়াসৰ অংশ হিচাপে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা নেতৃত্বাধীন এটা সৰ্বদলীয় প্ৰতিনিধি দলে ইণ্ডোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰলৈ আৰু শিৱসেনাৰ সাংসদ শ্ৰীকান্ত সিন্দেৰ নেতৃত্বত আন এটা দলে সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰ ইউ এ ই, লাইবেৰিয়াৰ কংগো আৰু চিয়েৰা লিয়নলৈ যাত্ৰা কৰিছে। ভ্ৰমণকালত দল দুটাই সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ সংকল্পৰ বিষয়ে দেশকেইখনক অৱগত কৰিব। এই দলকেইটাই সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বহন কৰিব আৰু অপাৰেচন সিন্ধুৰৰ বিষয়ে জনাব। ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সঞ্জয় ঝাই কয় যে সন্ত্ৰাসবাদ পাকিস্তানৰ ৰাষ্ট্ৰনীতিৰ অংশ আৰু তেওঁলোকে ইছলামাবাদ মহলে কিদৰে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে সেই বিষয়ে বিশ্বক অৱগত কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে পাকিস্তানৰ কু অভিসন্ধি আৰু ভাৰতক সফল সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় মহলক জনোৱাৰ উদ্দেশ্যে অলপতে 7টা সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰা হৈছে। বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত গঠন কৰা প্ৰতিনিধি দলটো ছৌদি আৰৱ, বাহৰেইন, কুৱেইট আৰু আলজেৰিয়ালৈ যাব। একেদৰে বিজেপি সাংসদ ৰবিশংকৰ প্ৰসাদ নেতৃত্বাধীন দলটোৱে ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰ ইটালী আৰু ডেনমাৰ্ক ভ্ৰমণ কৰিব। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বত দলটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, গায়ানা, পানামা, ব্ৰাজিল আৰু কলম্বিয়াক অপাৰেচন সিন্দুৰৰ বিষয়ে অৱগত কৰিব। ডি এম কে সাংসদ কানিমুঝি কৰুণানিধি নেতৃত্বাধীন প্ৰতিনিধি দলটো স্পেইন, গ্ৰীচ, শ্লোভেনিয়া, লাটভিয়া আৰু ৰাছিয়ালৈ আৰু এন চি পিৰ সাংসদ সুপ্ৰিয়া সুলে নেতৃত্বাধীন সপ্তমটো প্ৰতিনিধি দলে ইজিপ্ত, কাটাৰ, ইথিঅপিয়া আৰু দক্ষিণ আফ্ৰিকালৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনত দেশখনৰ উদ্যোগ, ব্যৱসায় আৰু বিত্তীয় পৰিক্ৰমা মন্ত্ৰী মৰ্টেন বুটস্কোভক সাক্ষাৎ কৰে। তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বৰ্তমানৰ সহযোগিতা অধিক গভীৰ কৰা আৰু নতুন সম্ভাৱনাৰ অন্বেষণৰ বিষয় লৈ আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে ডেনমাৰ্কৰ সংসদৰ অধ্যক্ষ ছোৰেন গাডেকো সাক্ষাৎ কৰে। ডঃ জয়শংকৰে সন্ত্ৰাসবাদক মষিমূৰ কৰাৰ বাবে ভাৰতৰ সৈতে প্ৰদৰ্শন কৰা একতাৰ বাবে ডেনমাৰ্কৰ সামাজিক মাধ্যমযোগে ভূয়সী প্ৰশংসা কৰে। ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে মস্কোত কৌশলগত যোগাযোগ বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দিয়ে। ৰাষ্ট্ৰদূতগৰাকীয়ে কালি মানৱ সভ্যতাত যোগাযোগৰ ভূমিকা আৰু গুৰুত্ব তথা আধুনিক প্ৰযুক্তিয়ে যোগাযোগৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আনিছে সেই বিষয়ে আলোকপাত কৰে। তেওঁ শেহতীয়াকৈ অনুষ্ঠিত ৱেবছ 2025কে ধৰি বৰ্তমানৰ ডিজিটেল যুগত ভাৰতৰ যোগাযোগ উদ্যোগৰ বিষয়েও উল্লেখ কৰে। সন্মিলনখন জনসম্পৰ্ক পৰামৰ্শদাতা কোম্পানী সংগঠনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাছিয়াৰ অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয় তথা ৰাছিয়াৰ অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয়ৰ সহযোগত অনুষ্ঠিত কৰিছে। ৰাষ্ট্ৰদূত শ্ৰীকুমাৰে দুয়োখন দেশৰ যোগাযোগ উদ্যোগৰ লগতে কৌশলগত যোগাযোগ পৰিৱেশতন্ত্ৰৰ সৈতে জড়িত বিষয়ত সৃষ্টিৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ পৰিসৰৰ বিষয়েও আলোচনা কৰে। চলিত মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত ভাৰতৰ প্ৰথমখন বিশ্ব দৃশ্যশ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025 মুকলি কৰে। সৃষ্টিশীলতা আৰু সংযোগৰ গোলকীয় মঞ্চ হিচাপে বিবেচিত চাৰিদিনীয়া এই সন্মিলনৰ লক্ষ্য আছিল ভাৰতক সংবাদ মাধ্যমৰ মনোৰঞ্জনৰ তথা ডিজিটেল উদ্ভাৱনৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলা। গাজাৰ ওপৰত চলি থকা ইজৰাইলৰ আক্ৰমণত কালি 7গৰাকী মহিলাসহ কমেও 82জন লোকে প্ৰাণ হেৰুৱায়। গাজাৰ স্বাস্থ্য মন্ত্ৰালয় আৰু স্থানীয় চিকিৎসালয়ৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। ইপিনে ৰাষ্ট্ৰসংঘই মানৱীয় সাহায্য কৰ্তনৰ সমালোচনা কৰিছে আৰু এই সাহায্য পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰিছে। পেলেষ্টাইনী শৰণাৰ্থীৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্মসংস্থা UNRWয়ে সীমান্তৰে আহ যাহৰ পথ ততালিকে মুকলি কৰিবলৈ আৰু সাহায্য সামগ্ৰীৰ বাধাহীন যোগান সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে লগতে মানৱীয় সংস্থাসমূহক মুক্তভাৱে কাম কৰাত আৰু গাজাৰ জনসাধাৰণৰ বাবে চলোৱা গুৰুত্বপূৰ্ণ সাহায্য প্ৰচেষ্টাত বাধাৰ সৃষ্টি নকৰিবলৈ ইজৰাইলৰ প্ৰতি আহ্বান জনাইছে। জাৰ্মানীৰ চুহীত চলি থকা ISSF জুনিয়ৰ শ্বুটিং বিশ্বকাপত শ্বুটাৰ কনকে ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। যোৱা বছৰ লিমাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজেতা কনকে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শিতানত 239 পইণ্টৰে সোণৰ পদক দখল কৰে। কনকে দুবাৰৰ অলিম্পিয়ান মলডোভাৰ আন্না ডালাছক 1.7 পইণ্টৰে ব্যৱধানত পৰাস্ত কৰে। চীনা টাইপেৰ চেন ইয়েন টিঙে এই শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। আন এগৰাকী ভাৰতীয় শ্বুটাৰ প্ৰাচীয়ে পঞ্চম স্থান অধিকাৰ কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ এড্ৰিয়ান কৰ্মকাৰে 50 মিটাৰ ৰাইফলছৰ প্ৰণ শিতানত ৰূপৰ পদক অৰ্জন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক 59 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুৰ্থ তথা অন্তিমটো দলৰূপে পৰিগণিত হয়। ইয়াৰ বিপৰীতে IPLৰ এইবাৰৰ সংস্কৰণত দিল্লী কেপিটেলছৰ যাত্ৰাৰ সামৰণি পৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 180 ৰাণ কৰে। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে 43টা বলত 73 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। দিল্লীৰ মুকেশ কুমাৰে 2টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত দিল্লী দলে 18 অভাৰ আৰু 2টা বল খেলি 121 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ সমীৰ ৰিজিভিয়ে সৰ্বাধিক 39 ৰাণ কৰে। মুম্বাইৰ হৈ মিছেল চেণ্টনাৰ আৰু যশপ্ৰীত বুমৰাই 3টাকৈ উইকেট দখল কৰে। সূৰ্য কুমাৰ যাদৱক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ আকাংক্ষা চালুংকে আয়াৰলেণ্ডৰ ডাবলিনত অনুষ্ঠিত আইৰিছ অপেন স্কোৱাছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে যোৱা নিশা প্ৰি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ অষ্টম বাছনিপ্ৰাপ্ত এনোৰা ভিলাৰ্ডক 11-9, 11-9, 11-9 ফলাফলত পৰাস্ত কৰে। আকাংক্ষা আজি কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ মেডেলিন হাইলেণ্ডৰ সন্মুখীন হ'ব। খেলখন নিশা 11 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত 26,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভাৰতে পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে আগ্ৰাসী গোলকীয় অভিযান আৰম্ভ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনত দেশখনৰ উদ্যোগ ব্যৱসায় আৰু বিত্তীয় পৰিক্ৰমা মন্ত্ৰী মৰ্টেন বৰ্ষকক সাক্ষাৎ কৰে। ভাৰতৰ কনকে ISSF জুনিয়ৰ শ্বুটিং বিশ্বকাপত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে আৰু মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক পৰাস্ত কৰি IPLৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুৰ্থ তথা অন্তিমটো দলৰূপে পৰিগণিত হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।